নমস্কাৰ, এয়া আকাশবাণী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই দিশা শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰ জিলাৰ জামুগুৰিহাটত নদুৱাৰ বিধানসভা সমষ্টিৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰে। জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা ক্ষেত্ৰ পকামোৰা পথাৰত আয়োজিত জনসভাত সমষ্টিটোৰ 31,045 আত্মসহায়ক গোটৰ সদস্যাক 10,000 প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰা হয়। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা 1 এপ্ৰিলত বিহালী সমষ্টিত শুভাৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান ৰাজ্যৰ সকলোবোৰ সমষ্টিত ৰূপায়ণ কৰাৰ প্ৰক্ৰিয়া চলি আছে।
আজি নদুৱাৰ সমষ্টিৰ 31,045 মহিলাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ পুঁজি আমি বিতৰণ কৰিলোঁ আৰু শোণিতপুৰ জিলাৰ 2 সমষ্টিত এতিয়ালৈকে আমাৰ বিতৰণ হৈ গ'ল, ঢেকীয়াজুলি আৰু নদুৱাৰ। পৰৱৰ্তী সময়ত আমি ৰাঙাপাৰা, বৰচলা আৰু তেজপুৰ সমষ্টিতো পুঁজি বিতৰণৰ ব্যৱস্থা হাতত ল'ম।
ৰাজ্যৰ মহিলাসকলে কৰ্মপ্ৰেৰণাৰে কৰ্ম সংস্কৃতিৰ সৃষ্টি কৰিছে বুলি কৈ তেওঁ কয় যে আত্মসহায়ক গোটসমূহ গঠন হোৱাৰ পাছত ৰাজ্যৰ মহিলাসকলে বিত্তীয় লেনদেনৰ ক্ষেত্ৰত অভিজ্ঞতা অৰ্জন কৰাৰ লগতে বিভিন্ন কাম কাজত স্বাৱলম্বী হৈছে। এই আঁচনিখনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত মহিলাসকলক ক্ৰমে 25,000 আৰু 50,000 প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। এই আঁচনিখন সফলভাৱে ৰূপায়ণৰ বাবে তেওঁ 100 সমষ্টি ভ্ৰমণ কৰি মহিলাসকলক একোগৰাকী উদ্যমী মহিলা হিচাপে গঢ়ি তোলাৰ বাবে উৎসাহিত কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে। আজিৰ সভাত মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক পদ্ম হাজৰিকাৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্ৰীয়ে গহপুৰত প্ৰস্তাৱিত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ স্থান পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 8 নৱেম্বৰত বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীয়ে এই সভাৰ প্ৰস্তুতিৰ বুজ লৈ যাৱতীয় নিৰ্দেশনা প্ৰদান কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী, লখিমপুৰ, ধেমাজি আৰু নামনি অসমৰ হাউলী, পলাশবাৰী, টিহু, নলবাৰী, পাঠশালা, পাটাচাৰকুছি, তামোলপুৰ, মৰিগাঁওকে ধৰি বিভিন্ন ঠাইত ৰাস উৎসৱৰ আয়োজন কৰা হৈছে। যোৱা এমাহজোৰা আখৰাৰ পাছত শিল্পী কলা কুশলীসকলে ৰাস মহোৎসৱৰ শ শ বছৰীয়া পৰম্পৰা পালনৰ বাবে সাজু হৈছে। আজি ৰাসৰ নাট পৰম্পৰাৰ বৰ আখৰা অনুষ্ঠিত হৈছে। মাজুলীৰ অৰ্ধশতাধিক ৰাস মঞ্চত আজি কলা কুশলীসকলে ৰাসৰ নাটৰ বৰ আখৰা আৰম্ভ কৰিছে। জিলাখনৰ উত্তৰ কমলাবাৰী সত্ৰত 352 পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি কেলিগোপাল নাটৰ আধাৰত বজ্ৰাৱলী ভাষাত কাইলৈ, পৰহিলৈ আৰু অহা 6 নৱেম্বৰত কমলাকান্ত আটা ক্ষেত্ৰত ৰাস অনুষ্ঠিত হ'ব। শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ অন্তত ডিচেম্বৰৰ 10 ভিতৰতে অভিযোগনামা দাখিল কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰ প্ৰকাশ কৰিছে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে এই অভিযোগনামা 17 ডিচেম্বৰৰ পূৰ্বে দাখিল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও 8 ভিতৰতে এই অভিযোগনামা দাখিলৰ বাবে মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিছে। অভিযোগনামা দাখিল প্ৰক্ৰিয়াত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুমোদন প্ৰয়োজন হোৱা হেতুকে মুখ্যমন্ত্ৰীয়ে কালি এই অনুমোদনৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে নতুন দিল্লীত আলোচনা কৰে বুলিও জানিবলৈ দিয়ে। ইপিনে আজিও অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে কেইবাগৰাকীও লোকৰ সাক্ষ্য গ্ৰহণ কৰে। জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী শতাব্দী বৰাৰ আজি পুনৰ সাক্ষ্য লোৱা হয়। একেদৰে সাংবাদিক তথা ইউটিউবাৰ চক্ৰপাণী পৰাশৰৰো আজি আৰক্ষীয়ে সাক্ষ্য গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰী সন্থাৰ আহান মৰ্মে আজিৰে পৰা স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলে ৰাজ্যজুৰি ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰিছে। কৰ্মচাৰীসকলৰ সংশোধিত দৰমহাৰ হাৰ বলবৎ কৰি বেতন সুৰক্ষাসহ দৰমহা আয়োগ আৰু উচ্চতম ন্যায়ালয়ৰ ৰায় অনুযায়ী সম কামৰ বিপৰীতে সম দৰমহা আৰু সম অধিকাৰ প্ৰদানৰ দাবীত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে 2021 অসম ৰাজপত্ৰৰ জাননী অনুযায়ী সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলৰো পেঞ্চন, মৃত্যুৰ পৰৱৰ্তী সা সুবিধা আৰু অন্যান্য সা সুবিধাসমূহ প্ৰদান কৰাৰ বাবেও ধৰ্মঘটৰ জৰিয়তে কৰ্মচাৰীসকল চৰকাৰক আহ্বান জনাইছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন 6:45 শুনিবলৈ পাব।